এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ অবৈধ দখলমুক্ত সোণাৰী বিলত বন বিভাগৰ উদ্যোগত আজিৰে পৰা গছপুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। বনানীকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোকে আহান জনাইছে। ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ দুই নম্বৰ নেঘেৰী বিলত অবৈধভাৱে বাস কৰা 205 পৰিয়ালৰ ভিতৰত 146 পৰিয়ালক উচ্ছেদ কৰে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ উপস্থিতিত অৰ্ধশতাধিক এক্সকেভেট কেইবাশ বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হয়। পাছত নেঘেৰী বিলত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীয়ে অঞ্চলটোত পুনৰ 16 আগষ্টৰ পৰা উচ্ছেদ চলিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে উৰিয়ামঘাটতো 15 আগষ্টৰ পৰা পুনৰ উচ্ছেদ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে গৃহমন্ত্ৰীগৰাকীয়ে অহা 29 আগষ্টত গুৱাহাটীত নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। শ্ৰীশ্বাহে NDA পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশ ল'ব। গৃহমন্ত্ৰীগৰাকীয়ে সেইদিনাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভ মুহূৰ্ত শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিষয়েও প্ৰকাশ কৰে। শৰাইঘাটৰ পুৰণি দলং আজি নিশা 10 বজাৰ পৰা কাইলৈ পুৱা 5 বজালৈ বন্ধ থাকিব। মেৰামতিৰ বাবে দলংখনৰ যাতায়াত বন্ধ ৰখা হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই আজি এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিভিন্ন স্থানত সৃষ্টি হোৱা গাঁতৰ বাবে দলংখনৰ ওপৰত যান জঁট সৃষ্টি হৈ আহিছে। দেশজুৰি আজি ভাতৃ আৰু ভগ্নীৰ মাজৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হৈছে। এই দিনটো ভগ্নীসকলে ভাতৃৰ হাতত ৰং বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰে। বিনিময়ত ভাতৃসকলেও তেওঁলোকৰ ভগ্নীৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে উপহাৰ দিয়ে। ৰাখী বন্ধন উপলক্ষে বৈঠালাংচুৰ লাংপি শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীসকলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 128 ডেল্টা কোম্পানীৰ জোৱানসকলক ৰাখী পিন্ধায়। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে দেশ ৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা জোৱানসকলক ৰাখী পিন্ধাবলৈ পাই গৌৰৱ অনুভৱ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাখী উপলক্ষে ৰাজ্যবাসীক ওলগ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বৰ্তমান চৰকাৰে ৰাজ্যৰ প্ৰতিগৰাকী ভগ্নীৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাব। 79 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপৰ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তায়নৰ সভাপতিত্বত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কালি এখন সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী বিষয়া, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে। গুৱাহাটী পৌৰ নিগমে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন, ৰীল প্ৰস্তুত আৰু আল্পনা অংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰদূষণমুক্ত ভৱিষ্যত, হৰ ঘৰ ত্ৰিৰংগা আৰু হৰ ঘৰ স্বচ্ছতা বিষয়বস্তুৰে আয়োজন কৰা এই প্ৰতিযোগিতাৰ জৰিয়তে ঐক্য আৰু সৃজনশীলতাৰ লগতে এখন সেউজ গুৱাহাটী গঢ়াৰ দিশত জনসাধাৰণক উদগনি যোগোৱাৰ প্ৰয়াস কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ আনটোল্ড ষ্টৰিজ অব দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰচক তথা বিশিষ্ট সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলযোগে প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাই ফোনযোগে অংশগ্ৰহণ কৰিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 03612661876 আৰু 03612662325। নগাঁৱৰ বটদ্ৰবা আৰক্ষীয়ে কালি আবেলি চলাপথাৰত অভিযান চলাই মাদক দ্ৰব্য ভৰ্তি 41 কণ্টেইনাৰ জব্দ কৰে আৰু 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী 2 ঠিঙৰ জাৰামাৰীৰ আব্দুল ৰহমান আৰু ঢেকিয়াজুলিৰ ৰাণী টাপু চাপৰিৰ মজিমুল হক বুলি চিনাক্ত কৰা হৈছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40